গণনা পুস্তক চৌবিশ অধ্যায়। যেতিয়া বিলিয়মে দেখিলে যে ইজৰাইলক আশীৰ্বাদ কৰাত ঈশ্বৰ তুষ্ট হৈছে, ইয়াকে দেখি বিলিয়মে আগৰ দৰে লক্ষণ চাবৰ কাৰণে নগ'ল, বৰং মৰুভূমিৰ ফাললৈহে মুখ কৰিলে। বিলিয়মে নিজৰ চকু তুলি ফৈদ অনুসাৰে বাস কৰা ইজৰাইলক চাউনিৰ পাতি থকা দেখিলে, আৰু ঈশ্বৰৰ আত্মাৰ তেওঁ স্থিতি হ'ল। তেতিয়া তেওঁ এই ভৱিষ্যৎবাণী পাই নিজৰ পদ্যৰে গাই গাই ক'লে, বিয়ুৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু সম্পূৰ্ণ মেলা আছিল, সেই পুৰুষে কৈছে, যিজনে ঈশ্বৰৰ বাক্য শুনে, যিজনে সৰ্বশক্তিমানক দৰ্শন পায়, তেওঁ মাটিত পৰি চকু মেলি কৈছে, হে জাকুব, তোমাৰ তম্বুবোৰ কেনে সুন্দৰ, হে ইজৰাইল, তোমাৰ আৱাসবোৰ কেনে মনোহৰ, সেইবোৰ উপত্যকাৰ নিচিনা বিখতিত আৰু নদীৰ পাৰত থকা বাৰীবোৰৰ সদৃশ্য, জিহুৱাই ৰোৱা অগৰু গছৰ নিচিনা আৰু পানীৰ ওচৰত থকা এৰচ গছৰ তুল্য। তেওঁ কলহৰ পৰা পানী উঠালি খাই পৰিছে, তেওঁ গুটি অনেক পানীৰ কাষত হিচা হ'ব, তেওঁ ৰজা অগাগতকৈও ওখ হ'ব, তেওঁ ৰাজ্যৰ উন্নতি হ'ব। ঈশ্বৰে মিছৰ পৰা তেওঁক উলিয়াই আনিছে, তেওঁ বল মেথনৰ বলৰ নিচিনা, তেওঁ নিজৰ বিৰুদ্ধী জাতিবোৰক গ্ৰাস কৰিব আৰু তেওঁলোকৰ হাড় গুড়ি কৰিব আৰু নিজৰ বাণৰ দ্বাৰাই সিহঁতক সৰকাই পেলাব। তেওঁ সিংহৰ দৰে পৰি শুলে, সিংহীৰ দৰে শয়ন কৰিলে, কোনে তেওঁক জগাব? তোমাক আশীৰ্বাদ দিওঁতা প্ৰতিজন আশীৰ্বাদপ্ৰাপ্ত হওক, আৰু তোমাক হাও দিওঁতা প্ৰতিজন অভিশপ্ত হওক। তেতিয়া বিলিয়মলৈ বালাকৰ ক্ৰোধ জ্বলি উঠিল, তেওঁ নিজৰ হাতৰ চাপৰ মাৰিলে, আৰু বালাকে বিলিয়মক ক'লে, মোৰ শত্ৰুবোৰক হাও দিবলৈ মই তোমাক আনিলোঁ, কিন্তু চোৱা, তিনিবাৰ তুমি সকলো প্ৰকাৰে তেওঁলোকক আশীৰ্বাদহে কৰিলা, এই হেতুকে মোক এতিয়া এৰা আৰু নিজৰ ঘৰলৈ গুচি যোৱা। মই তোমাক অতিশয় সন্মানিত কৰিম বুলি কৈছিলোঁ, কিন্তু চোৱা, জিহুৱাই তোমাক সন্মানিত হোৱাৰ পৰা আঁতৰাই ৰাখিলে। তেতিয়া বিলিয়মে বালাকক ক'লে, তুমি পঠিওৱা দূতবোৰৰ আগত মই কোৱা নাছিলোনে যে যদি বালাকে সোণ আৰু ৰূপেৰে পূৰ হোৱা নিজৰ ৰাজপ্ৰসাদো মোক দিয়ে, তথাপি মই নিজ ইচ্ছাৰে ভাল বা বেয়া কাৰ্য কৰিবলৈ জিহুৱাৰ আজ্ঞা উলংঘন কৰিব নোৱাৰোঁ। জিহুৱাই যিহকে ক'ব মই তাকে ক'ম। এতিয়া চোৱা, মই এই স্বজাতীয় লোকসকলৰ ওচৰলৈ যাওঁ, আহা, এই জাতিয়ে পাছত তোমাৰ প্ৰজাসকলক কি কৰিব তাক মই তোমাক জনাওঁ। বিলিয়মে নিজৰ পদ্য গাই ক'লে, বিয়ুৰৰ পুত্ৰ বিলিয়মে কৈছে, যাৰ চকু মেলা আছিল সেই পুৰুষে কৈছে, এয়ে এজনৰ ভাৱবাণী, যিজনে ঈশ্বৰৰ বাক্য শুনে আৰু সৰ্বোপৰি জনাৰ তত্ত্ব জানে, যিজনে সৰ্বশক্তিমানক দৰ্শন পায়, সেইজনে মাটিত পৰি চকু মেলি কৈছে, মই তেওঁক দেখিছোঁ কিন্তু বৰ্তমানে নাই, তেওঁক দৰ্শন পাইছোঁ কিন্তু তেওঁৰ ওচৰত থকা নাই। জাকুবৰ মাজৰ পৰা এটা তৰা উদয় হ'ব, ইজৰাইলৰ মাজৰ পৰা এক ৰাজদণ্ড উঠিব, সেয়ে মোৱাবৰ দীৰ্ঘ পষ্ট গুৰি কৰিব আৰু হুৰামোৰা কৰা গোটেই বংশ সংহাৰ কৰিব। তেওঁ হতটো ইডুম এক উত্তৰাধিকাৰ হ'ব, তেওঁ হতটো চেৰিয়ে এক উত্তৰাধিকাৰ হ'ব। তেতিয়া ইজৰাইলে বীৰৰ কাৰ্য কৰিব, জাকুবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব আৰু নগৰৰ অৱশিষ্ট লোকসকলক বিনষ্ট কৰিব। তেতিয়া বিলিয়মে অমালেকলৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ভৱিষ্যৎবাণী গাবলৈ ধৰিলে। তেওঁ ক'লে, এই অমালেক আজি জাতিসমূহৰ মাজত প্ৰথম, কিন্তু তাৰ শেষ দশা সৰ্বনাশ। তেতিয়া বিলিয়মে কেনিয়াসকললৈ দৃষ্টি কৰি নিজৰ পদ্য গাই ক'লে, তোমাৰ নিবাস অতি দৃঢ় আৰু তোমাৰ বাহ শিলত পতা, তথাপি কেনিয়া লোক বিনষ্ট হ'ব, শেষত অচুৰে তোমাক বন্দী কৰি লৈ যাব। তেতিয়া বিলিয়মে নিজৰ শেষ পদ্যটি গাই গ'ল। তেওঁ ক'লে, হাই হাই, যেতিয়া ঈশ্বৰে ইয়াক কৰিব তেতিয়া কোন জীয়াই থাকিব পাৰিব, আৰু কৃত্ৰিমৰ তীৰৰ পৰা জাহাজবোৰ আহিব, সেইবোৰ অচুৰক ক্লেক দিব আৰু এবৰকো ক্লেক দিব, কিন্তু তেওঁলোকৰো আৰু তাৰো বিনাশ ঘটিব। তেতিয়া বিলিয়মে উঠি গুচি গ'ল। তেওঁ নিজৰ ঘৰলৈ উলটি আহিল আৰু বালাকো নিজৰ বাটে গুচি গ'ল।